এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, আমেৰিকা যুক্তৰাষ্ট্ৰ, ইজৰাইল আৰু ইৰাণৰ আক্ৰমণ প্ৰত্যাক্ৰমণত পশ্চিম এছিয়া আৰু মধ্যপ্ৰাচ্যৰ পৰিস্থিতি ক্ৰমাৎ জটিল, ৰাজ্যৰ প্ৰান্তে প্ৰান্তে পৰম্পৰাগত ৰীতি নীতি আৰু উৎসাহ উদ্দীপনাৰে দৌল উৎসৱ উদযাপন, ফাকুৱা উপলক্ষে কেইবাখনো জিলাত কাইলৈ স্থানীয় বন্ধ ঘোষণা, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰাত আজি প্ৰথমখন চৰকাৰী অৰ্কিড উদ্যান মুকলি, আজি বিশ্ব বন্যপ্ৰাণী দিৱস, বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে সকলোকে প্ৰতিশ্ৰুতিবদ্ধ হবলৈ মুখ্যমন্ত্ৰীৰ আহ্বান, আৰু বাৰ্মিংহামত অল ইংলেণ্ড বেডমিণ্টন চেম্পিয়নশ্বিপত আজি ভাৰতৰ অভিযান আৰম্ভ। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইজৰাইলে যুটীয়াভাৱে ইৰাণত চলোৱা আক্ৰমণ আৰু ইৰাণৰ প্ৰত্যাক্ৰমণে পশ্চিম এছিয়া আৰু মধ্যপ্ৰাচ্যৰ পৰিস্থিতি ক্ৰমাৎ জটিল কৰি তুলিছে। আমেৰিকাৰ সহযোগত ইৰাণৰ 31খন প্ৰদেশৰ প্ৰায় 24খনত 1200ৰো অধিক ক্ষেপণাস্ত্ৰৰে আক্ৰমণ চলোৱা বুলি ইজৰাইলৰ বায়ুসেনা বাহিনীয়ে প্ৰকাশ কৰিছে। বাহৰেইন, ইৰাক, জৰ্ডান, কুৱেইট, ওমান, কাটাৰ, ছৌদি আৰব আৰু সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰকে ধৰি 9খন ৰাষ্ট্ৰত ইৰাণে আক্ৰমণ কৰিছে। আমেৰিকা ইজৰাইলৰ যৌথ আক্ৰমণত ইৰাণৰ 555জনৰো অধিক লোকৰ মৃত্যু হোৱা বুলি প্ৰকাশ পাইছে। ইয়াৰ মাজত মিনাব অঞ্চলৰ এখন বালিকা প্ৰাথমিক বিদ্যালয়ত 180টি শিশুৰ মৃত্যুৰ কাৰক হোৱা আক্ৰমণ সবাতোকৈ ভয়াৱহ বুলি বিবেচিত হৈছে। ইৰাণৰ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি ইৰাণৰ সৰ্বোচ্চ নেতা আলী খামেনেইৰ পন্নীৰো এই আক্ৰমণত মৃত্যু হৈছে। ইপিনে ইজৰাইলত ইৰাণৰ মিছাইল আক্ৰমণত বেইট ছেমিছৰ 9জন লোকৰ মৃত্যু আৰু 20জনৰো অধিক আহত হৈছে। কুৱেইটত ইৰাণৰ আক্ৰমণত আমেৰিকাৰ 4জন সেনাৰ মৃত্যু আৰু 5জন গুৰুতৰভাৱে আহত হৈছে। কুৱেইট আন্তৰ্জাতিক বিমানবন্দৰতো ড্ৰোন আক্ৰমণত এজনৰ মৃত্যু আৰু 32জনৰ অধিক লোক আহত হোৱাৰ খবৰ আহিছে। লেবাননত হিজবুল্লাই চলোৱা আক্ৰমণৰ পাছতে ইজৰাইলে দিয়া প্ৰত্যুত্তৰত কমেও 52জনৰ মৃত্যু হোৱাৰ উপৰি 154জন আহত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই পৰিস্থিতিত সংযম আৰু আলোচনাৰ মাধ্যমেৰে সমস্যা সমাধানৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। পশ্চিম এছিয়াত অব্যাহত থকা পৰিস্থিতি সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে ছৌদি আৰবৰ ৰজা তথা প্ৰধানমন্ত্ৰী মহম্মদ বিন ছলমান, জৰ্ডানৰ ৰজা দ্বিতীয় আব্দুল্লা আৰু বাহৰেইনৰ ৰজা হামাদ বিন ইছা আল খালিফাৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰে। উল্লেখযোগ্য যে পশ্চিম এছিয়া আৰু মধ্যপ্ৰাচ্যৰ দেশসমূহৰ এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আৱদ্ধ ভাৰতীয়সকলক উদ্ধাৰৰ বাবে সকলো প্ৰচেষ্টা অব্যাহত ৰখা হৈছে বুলি কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে ইতিমধ্যে প্ৰকাশ কৰিছে।
আজ তক বিদেশ মে জো হামাৰা ভাৰতীয় লোকৰ সমস্যা জেছে হোতে হে উসকো লানে মে অৰ সম্ভালনে মে প্ৰধানমন্ত্ৰী মোদী জী কে নেতৃত্ব মে জো আজ তক হোতে আয়ে হে কবি ভি পহলে এছা কোই সরকাৰ नहीं करते थे। इतना व्यापक सहायता करते हैं वो तो हमारे विदेश मंत्रालय उसमें अपने अपने मिशन्स होते हैं हर देश में वो मिशन के माध्यम से भारतीय लोगों को मदद करते हैं हमेशा।
ৰাজ্যৰ প্ৰান্তে প্ৰান্তে কালিৰে পৰা পৰম্পৰাগত ৰীতি নীতি আৰু উৎসাহ উদ্দীপনাৰে দৌল উৎসৱ উদযাপন কৰা হৈছে। পৰস্পৰক আবিৰৰ ৰং সানি ফাকুৱা উদযাপন কৰিবলৈ সকলো সাজু হৈছে। ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ লগতে ৰাজ্যৰ ঠায়ে ঠায়ে দৌল উৎসৱক কেন্দ্ৰ কৰি উলহ মালহৰ পৰিৱেশে বিৰাজ কৰিছে। বৰপেটা সত্ৰত কালি সন্ধিয়া গন্ধযাত্ৰাৰে 5দিনীয়া দৌল মহোৎসৱৰ শুভাৰম্ভ কৰা হয়। বৰপেটাৰ পাটবাউসী, কনককুচি, সুন্দৰীদিয়া আৰু বাৰাদী সত্ৰতো দৌল মহোৎসৱ উপলক্ষে উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে। কৃষ্ণ বন্দনা আৰু হোলী গীতেৰে বৰপেটাৰ আকাশ বতাহ মুখৰ
আনন্দ দিয়া হে কইলা বাবা,
আনন্দ দিয়া হে কইলা বাবা,
আমাক আনন্দ দিয়া হে কইলা বাবা,
আনন্দ দিয়া হে কইলা
বাবা। বৰপেটাত দৌল উৎসৱৰ কাৰ্যসূচী সন্দৰ্ভত এয়া জিলাখনৰ পৰা আমাৰ সংবাদদাতা অৰূপ জ্যোতি মহন্ত।
এইবেলি পাঁচদিনীয়াকৈ আয়োজিত এই মহোৎসৱৰ কালি সন্ধিয়া গণযাত্ৰা অনুষ্ঠিত হয়। এই উপলক্ষে গোসাঁইক সত্ৰৰ মূল গৃহৰ পৰা উলিয়াই আনি মেজি পুৱা হয়। তাৰ পাছত যোগমোহন গৃহত ৰাখি মাজনিশা দৌলত আৰোহণ কৰোৱা হয়। ইয়াৰ ফলত আজিৰ পৰা তিনিদিন ধৰি দৌলত থকা গোসাঁইৰ গাত ভকতসকলে ফাকুগুৰি ছটিয়াই সেৱা জনাব পাৰিব। গোটযাত্ৰাৰ সময়তে বৰপেটা সত্ৰৰ চৌহদত বৰপেটাৰ থলুৱা আতচবাজি প্ৰদৰ্শন কৰা হয়। বৰপেটা দৌল হল পৰম্পৰা আৰু বিনোদনৰ এক বৃহৎ সংমিশ্ৰণ। বিশেষকৈ দৌলৰ সময়ত বৰপেটাত খাদ্য সম্ভাৰৰ বিশেষ পয়ভৰ ঘটে। দৌলৰ সময়ত ৰঙা ডিমা আৰু আলু ভাজাৰ পয়ভৰ এক পৰম্পৰা হৈ পৰিছে। বৰপেটা দৌল চাবলৈ আহি ৰঙা ডিমা আৰু আলু ভাজাৰ সোৱাদ নললে যেন দৌল চোৱাৰ মজাই আধৰুৱা হৈ ৰয়। কেৱল এয়াই নহয়, বিপণীবোৰত চলে কিছুমান অঘোষিত প্ৰতিযোগিতা। ইয়াৰ অন্যতম এক প্ৰতিযোগিতা হল কোনে কিমান আকৰ্ষণীয়ভাৱে বাক্য লিখি গ্ৰাহকক আকৰ্ষণ কৰিব পাৰে। বিশেষকৈ সমসাময়িক ঘটনা প্ৰবাহৰ ওপৰত সৃষ্টিশীলতাৰ পয়ভৰ ঘটা এই বাক্যবোৰ পঢ়ি গ্ৰাহকে বা ভকতসকলে নিৰ্মল আনন্দ লাভ কৰিবলৈ সক্ষম হয়।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাত গুৰুজনাই প্ৰায় 500 বছৰ পূৰ্বে আৰম্ভ কৰা পৰম্পৰাৰ সৈতে সংগতি ৰাখি বটদ্ৰৱা সত্ৰত কালিৰে পৰা 5দিনীয়াকৈ দৌল উৎসৱৰ আয়োজন কৰা হৈছে। কালি গন্ধোৎসৱেৰে আৰম্ভ কৰি পৰম্পৰাগত ৰীতি নীতিৰে গোসাই কীৰ্তন ঘৰৰ পৰা উলিয়াই আনি নোৱাৰ পাছত নতুন আসনত স্থাপন কৰি ৰাম ধেমালি পৰিৱেশন কৰা হয়। আজি গোসাইৰ মূৰত ফাকু দিয়াৰ পৰা আৰম্ভ কৰি ৰাজ্যৰ ভিন ভিন প্ৰান্তৰ পৰা অহা ভকত বৈষ্ণৱৰ নাম কীৰ্তন আদি কাৰ্যসূচীৰ পাছত কাইলৈ গোসাই ৰভাতলৰ পৰা উলিয়াই দৌললৈ যাত্ৰা কৰা হ'ব। উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী দৌল গোবিন্দ মন্দিৰত আধ্যামিক পৰম্পৰা আৰু ৰীতি নীতিৰে দৌল উৎসৱ উদযাপন কৰিবলৈ লোৱা হৈছে। যোৱা নিশা মেঘদাহ পৰ্বৰে এই উৎসৱৰ আৰম্ভণি হয়। ছয় মাৰ্চত উৎসৱৰ সামৰণি পৰিব। মাজুলীৰ ঐতিহাসিক দক্ষিণপাট সত্ৰ, গড়মূৰ সত্ৰ, বেঙেনা আটী সত্ৰ, চামগুৰি সত্ৰকে ধৰি কেইবাখনো সত্ৰত কালিৰে পৰা ফল্গোৎসৱৰ আয়োজন কৰা হৈছে। কোচবিহাৰৰ ইতিহাস প্ৰসিদ্ধ মধুপুৰ সত্ৰতো কালিৰে পৰা দৌল উৎসৱ পালন কৰা হৈছে। কালি গন্ধযাত্ৰাৰ লগতে সত্ৰৰ চৌহদত সাজি উলিওৱা ভেলাঘৰত অগ্নি সংযোগ কৰি ৰাইজৰ মংগল কামনা কৰা হয়। আজি গোসাইৰ সন্মুখত নাম প্ৰসংগ আৰু পৰহিলৈ গোসাইক লৈ শোভাযাত্ৰা কৰা হ'ব। গোৱালপাৰা জিলাতো দৌল উৎসৱ উপলক্ষে জনসাধাৰণৰ মাজত আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। ৰংজুলিৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী ৰামচন্দ্ৰ বিগ্ৰহ দেৱালয়ত কালিৰে পৰা পাঁচদিনীয়াকৈ উৎসৱ অনুষ্ঠিত হৈছে। গোৱালপাৰা শ্ৰী শ্ৰী শ্যামৰায় সত্ৰ আৰু পশ্চিম গোৱালপাৰাৰ কেৱলীয়া হাতী সত্ৰত কালি অধিবাস আৰু সান্ধ্য কীৰ্তনেৰে পাঁচদিনীয়া দৌল মহোৎসৱৰ শুভাৰম্ভ কৰা হয়। গুৱাহাটী মহানগৰীতো দৌল উৎসৱ আৰু ফাকুৱা উপলক্ষে উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। মহানগৰীৰ বজাৰসমূহ ৰং বিৰঙী ফাকুগুৰি, ৰং আৰু ফাকুৱাৰ বিভিন্ন সামগ্ৰীৰে ভৰি পৰিছে। ফাকুৱা উপলক্ষে কামৰূপ মহানগৰ জিলাৰ লগতে বিভিন্ন জিলা প্ৰশাসনে কাইলৈ স্থানীয় বন্ধ ঘোষণা কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দৌল উৎসৱ উপলক্ষে ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে এটা বাৰ্তাযোগে প্ৰকৃতি আৰু আধ্যামিকতাৰে সম্পৃক্ত এই সময়ে অসূয়া অপ্ৰীতি নাশি সকলোৰে জীৱন আনন্দময় কৰি তুলিব বুলি আশা প্ৰকাশ কৰে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰাত আজি প্ৰথমখন চৰকাৰী অৰ্কিড উদ্যান মুকলি কৰা হ'ব। এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু কৃষি, উদ্যান শস্য আদি বিভাগৰ মন্ত্ৰী অতুল বৰা উপস্থিত থাকিব। এই উদ্যান দেশ বিদেশৰ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে পৰিগণিত হোৱাৰ সম্ভাৱনা আছে। প্ৰথম পৰ্যায়ত 16 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই অৰ্কিড উদ্যানত 900 বিধতকৈ অধিক দেশী বিদেশী প্ৰজাতিৰ অৰ্কিড সংৰক্ষণ কৰা হৈছে। 20 বিঘা ভূমিত নিৰ্মাণ কৰি উলিওৱা উদ্যানখনত 500খন আসনযুক্ত সাংস্কৃতিক মঞ্চ, পৰ্যটন নিবাস, শিশু উদ্যান, প্ৰশাসনিক ভৱন, থলুৱা খাদ্যৰ ভোজনালয় আদিৰ ব্যৱস্থা আছে। ইয়াত অসমৰ স্থাপত্য ঐতিহ্য সংৰক্ষণৰ দিহা কৰা হৈছে। এই অৰ্কিড উদ্যানৰ জৰিয়তে স্থানীয় লোকসকলে আৰ্থিক উন্নয়নৰ সুযোগ লাভ কৰিব বুলি আশা কৰা হৈছে।
হেৰা, তুমি কত আছা? এই গোটেই ঘৰটো দেখোন গেছ গেছ গোন্ধাইছে।
ই হয় দেখোন, বাচন ধুবলৈ গুচি গলো নহয়, ৰেগুলেটৰটো খুলি থৈ গলো নেকি? এই ৰবাৰ বা বন্ধ কৰি দিওঁ।
আগতে দৰজা খিৰিকিবোৰ খুলি দিওঁ, তাৰপিছত বন্ধ কৰিব লাগিব।
ঈশ্বৰ, ডাঙৰ ভুল কৰিলো দেই, কি যে বিপদ হলহেঁতেন।
আপোনাৰ এটা সৰু ভুলে জীৱনলৈ বিপদ মাতি আনিব পাৰে আৰু আপোনাৰ সতৰ্কতাই বচাব পাৰে আপোনাৰ জীৱন, জীৱিকা, সম্পদ আৰু আপোনজনক। অগ্নিকাণ্ডৰ কাৰণবোৰৰ বিষয়ে জানক, সজাগ হওক আৰু সুৰক্ষিত হৈ থাকক। ৰন্ধন গেছ ব্যৱহাৰ কৰাৰ পাছত সদায় ৰেগুলেটৰৰ ছুইচ বন্ধ কৰিব। বিজুতি ঘটা বৈদ্যুতিক সা সৰঞ্জামসমূহ অনতিপলমে মেৰামতি কৰক, নাইবা তাৰ ঠাইত নতুন সা সৰঞ্জাম ক্ৰয় কৰক। জুই প্ৰশমনৰ বাবে পৰম্পৰাগতভাৱে ব্যৱহাৰ কৰা বস্তু যেনে বালিৰে ভৰা টোপোলা, কম্বল আদি সহজে ঢুকি পোৱা ঠাইতেই ৰাখক। তিতা হাতেৰে তথা খালী ভৰিৰে বৈদ্যুতিক সা সঁজুলি ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকক। যিকোনো জৰুৰীকালীন সহায়ৰ বাবে যোগাযোগ কৰক টোল ফ্ৰী নম্বৰ 1077ত। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
আপোনাৰ
সতৰ্কতাই বচাব পাৰে আপোনাৰ জীৱন, জীৱিকা, সম্পদ আৰু আপোনজনক। ধুমুহাৰ সময়ত সতৰ্ক হওক। ঘৰৰ চালি বা টিনপাতৰ ঢিলা হৈ থকা গজাল, ফুটা, মামৰে ধৰা অংশ আদি পৰীক্ষা কৰি মেৰামতি কৰাই লওক। ঘৰৰ দুৱাৰ খিৰিকীৰ খিলি, ফাঁক বা কাঁচ আদি পৰীক্ষা কৰি মেৰামতি কৰাই লওক। ঘৰৰ ওচৰে পাজৰে থকা গছ গছনিৰ শুকান, মৰি যোৱা ডাল, ঠাল ঠেঙুলি আদি কটাই পেলাওক। ধুমুহাৰ সময়ত আপুনি যদি চলন্ত গাড়ীত আছে, তেনেহলে বৈদ্যুতিক তাঁৰ গছ আদিৰ পৰা আঁতৰত নিৰাপদ ঠাইত গাড়ীখন ৰখাওক। নদীত মাছ মাৰিবলৈ অথবা নাও বা ফেৰীত উঠিবলৈ নাযাব আৰু ততালিকে পাৰলৈ উভতিব। যিকোনো জৰুৰীকালীন সহায়ৰ বাবে যোগাযোগ কৰক টোল ফ্ৰী নম্বৰ 1077ত। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
এই মাটিতেই জন্ম, ইয়াতেই জীৱন, তথাপি নাছিল মান, এতিয়া আহিল বসুন্ধৰা। আলু ভূমিৰ অধিকাৰ আৰু সন্মান।
মিছন বসুন্ধৰাৰ অধীনত অসমৰ লাখ লাখ ভূমিহীন পৰিয়ালে লাভ কৰিছে ভূমিৰ পট্টা আৰু সমাধান হৈছে ভূমি লেনদেনৰ সৈতে জড়িত বহু সমস্যাৰ।
তথ্য আৰু জনসংযোগ সঞ্চালকালয়, অসমৰ দ্বাৰা প্ৰচাৰিত।
আজি বিশ্ব বন্যপ্ৰাণী দিৱস। বন্যপ্ৰাণী সংৰক্ষণৰ গুৰুত্ব আৰু বিলুপ্ত প্ৰাণীসমূহে বিশ্বজুৰি সন্মুখীন হোৱা প্ৰত্যাহ্বান সন্দৰ্ভত সচেতনতা সৃষ্টিৰ উদ্দেশ্যে প্ৰতি বছৰে 3 মাৰ্চত বিশ্ব বন্যপ্ৰাণী দিৱস উদযাপন কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীক বিশ্ব বন্যপ্ৰাণী দিৱসৰ শুভেচ্ছা জনোৱাৰ লগতে বন্যপ্ৰাণীৰ প্ৰজাতিসমূহ যাতে ভৱিষ্যৎ প্ৰজন্মৰ বাবে সুৰক্ষিত হৈ থাকিব পাৰে তাৰ বাবে সকলোকে প্ৰতিশ্ৰুতিবদ্ধ হবলৈ আহ্বান জনাইছে। ইপিনে ৰাজ্যৰ বন বিভাগত কাইলৈ 143খন নতুন বাহনৰ সংযোজন কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই নতুন বাহনৰ মুকলি অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ ল'ব। এই উপলক্ষে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কাইলৈ বিয়লি আয়োজিত অনুষ্ঠানত পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী উপস্থিত থাকিব। বাৰ্মিংহামত হ'বলগীয়া অল ইংলেণ্ড বেডমিণ্টন চেম্পিয়নশ্বিপত ভাৰতে আজি নিজৰ অভিযান আৰম্ভ কৰিব। প্ৰতিযোগিতাৰ 5টা শাখাতে 12জনীয়া ভাৰতীয় দলে অংশগ্ৰহণ কৰিছে। আমেৰিকা ইৰাণৰ সংঘাতৰ মাজতে উপসাগৰীয় আকাশমাৰ্গ বন্ধ হোৱাৰ ফলত ডুবাইত আবদ্ধ হৈ পৰাৰ বাবে দুবাৰৰ অলিম্পিক পদক বিজয়ী পি ভি সিন্ধুৱে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব নোৱাৰিব। পুৰুষৰ একক শাখাত লক্ষ্য সেনে প্ৰথম ৰাউণ্ডত বিশ্বৰ 1 নম্বৰ আৰু ডিফেণ্ডিং চেম্পিয়ন চীনৰ শ্বি ইউ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। মহিলাৰ একক শাখাত মালবিকা বানচদে প্ৰথম ৰাউণ্ডত অলিম্পিক চেম্পিয়ন তথা বিশ্বৰ 3 নম্বৰ স্থানৰ চীনৰ চেন ইউফেইৰ বিৰুদ্ধে এখন প্ৰত্যাহ্বানপূৰ্ণ খেলত অংশ ল'ব। উন্নতি হুদাই থাইলেণ্ডৰ অষ্টম বাছনিপ্ৰাপ্ত পাৰ্ণপাৱী ছচুৱঙৰ বিৰুদ্ধে খেলিব। মহিলাৰ ডাবলছত ত্ৰিশা জলী আৰু গায়ত্ৰী গোপীচান্দে জাপানৰ অভিজ্ঞ জ্যোতি ছায়াকা হিৰোটা আৰু আয়াকো ছাকুৰামোটোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ধ্ৰুৱ কপিলা আৰু তানিছা ক্ৰাষ্টৰ মিক্সড ডাবলছ জুটিয়ে মালয়েছিয়াৰ হু পাংৰন আৰু চেং চুইয়নৰ মুখামুখি হ'ব। পুৰুষৰ ডাবলছত বিশ্বৰ প্ৰাক্তন 1 নম্বৰ স্থানৰ জুটি সত্বিক ছাইৰাজ ৰাণকী ৰেড্ডী আৰু চিৰাগ ছেট্টীয়ে কাইলৈ মালয়েছিয়াৰ কাং খাই জিং আৰু এৰন টাইৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক অংকুৰ জ্যোতি শৰ্মাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
ভাৰত আৰু কানাডাই কালি 2.6 বিলিয়ন ডলাৰ মূল্যৰ ইউৰেনিয়াম আৰু অন্যান্য গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থৰ চুক্তিত স্বাক্ষৰ কৰিছে। এই বাতৰিটো দি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। মধ্যপ্ৰাচ্যত চলি থকা যুদ্ধত ব্ৰিটেইন, ফ্ৰান্স, জাৰ্মানীও অংশ ল'ব বুলি দৈনিক জনমভূমি কাকতে এটা বাতৰি প্ৰথম পৃষ্ঠাত স্থান দিছে। যুদ্ধৰ প্ৰভাৱৰ ফলত প্ৰতি বেৰেল খাৰুৱা তেলৰ দাম 82 ডলাৰলৈ বৃদ্ধি হৈছে। এই বাতৰিটো অসমে প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। যুদ্ধৰ প্ৰভাৱৰ ফলত ভাৰতৰ শ্বেয়াৰ বজাৰত বিনিয়োগকাৰীয়ে এদিনতে 7.8 লাখ কোটি টকা হেৰুৱাইছে। এই বাতৰিটো দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আল কায়দা আই এছে মধ্যপ্ৰাচ্যৰ যুদ্ধৰ হিংসা ভাৰতত বিয়পাৰ আশংকাত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে প্ৰতিখন ৰাজ্যতে সতৰ্কতা জাৰি কৰিছে। এই বাতৰিটো নিয়মীয় বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। কাকতসমূহে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যা গোচৰত অভিযুক্ত চেমকানু মহন্তৰ বন্ধ বেংক একাউণ্ট আদালতে মুকলি নিৰ্দেশ দিয়াৰ বাতৰিটোক প্ৰাগিখন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া পুনৰ বাতৰিৰ মাজলৈ।
ধন্যবাদ অংকুৰ। আজি পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ। সমগ্ৰ উত্তৰ পূব ভাৰতৰ পৰা আজি চন্দ্ৰগ্ৰহণ দেখা যাব যদিও ছিকিমকে ধৰি ভাৰতৰ অন্যান্য অঞ্চলৰ পৰা কেৱল আংশিক গ্ৰহণহে দৃশ্যমান হ'ব। ভাৰতীয় সময় অনুসৰি বিয়লি 3:20 চন্দ্ৰৰ আংশিক গ্ৰহণ আৰম্ভ হ'ব। 4:34 এই পূৰ্ণগ্ৰাসৰ ৰূপ পাব। এই পূৰ্ণগ্ৰহণ সন্ধিয়া বিয়লি 5:33 অব্যাহত থাকিব আৰু 6:48 পৰা আংশিক গ্ৰহণ সমাপ্ত হ'ব। ভাৰতৰ উপৰি পূব এছিয়া, অষ্ট্ৰেলিয়া, আমেৰিকা আদিত এই চন্দ্ৰগ্ৰহণ দেখা পোৱা যাব। গুৱাহাটী তাৰকা গৃহৰ ছাত্ৰ ছাত্ৰীৰ বাবে চন্দ্ৰগ্ৰহণৰ সমগ্ৰ পৰিঘটনা বিয়লি 4 বজাৰ পৰা দূৰবীক্ষণ যন্ত্ৰ আৰু স্ক্ৰীণৰ সহায়ত নিৰীক্ষণৰ ব্যৱস্থা কৰিছে। গুৱাহাটীৰ কাহিলিপাৰা নিবাসী লম্বোদৰ বৰদলৈ কালি সন্ধিয়া গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 83 বছৰ। আজি নৱগ্ৰহ শ্মশানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ'ব। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হোৱাৰ লগতে দিনৰ ভাগত জোৰেৰে বতাহ বলাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 29 ডিগ্ৰী আৰু সৰ্বনিম্ন 17 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। আমেৰিকা যুক্তৰাষ্ট্ৰ, ইজৰাইল আৰু ইৰাণৰ আক্ৰমণ প্ৰত্যাক্ৰমণত পশ্চিম এছিয়া আৰু মধ্যপ্ৰাচ্যৰ পৰিস্থিতি ক্ৰমাৎ জটিল। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে পৰম্পৰাগত ৰীতি নীতি আৰু উৎসাহ উদ্দীপনাৰে দৌল উৎসৱ উদযাপন। ফাকুৱা উপলক্ষে কেইবাখনো জিলাত কাইলৈ স্থানীয় বন্ধ ঘোষণা। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰাত আজি প্ৰথমখন চৰকাৰী অৰ্কিড উদ্যান মুকলি। আজি বিশ্ব বন্যপ্ৰাণী দিৱস। বন্যপ্ৰাণী সুৰক্ষাৰ বাবে সকলোকে প্ৰতিশ্ৰুতিবদ্ধ হবলৈ মুখ্যমন্ত্ৰীৰ আহ্বান। আৰু বাৰ্মিংহামত অল ইংলেণ্ড বেডমিণ্টন চেম্পিয়নশ্বিপত আজি ভাৰতৰ অভিযান আৰম্ভ।